গীতমালা 103 অধ্যায় ডায়ুদৰ ৰচিত গীত। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁ পবিত্ৰ নামৰ ধন্যবাদ কৰা। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তেওঁ উপকাৰবোৰ নাপাহৰিবা। যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যিজনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যিজনাই অসীম দয়া আৰু নানা প্ৰকাৰৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনাই উত্তম দ্ৰব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱনকাল দিব। যিহুৱাই উচিত কাৰ্য কৰে, উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে, তেওঁ মুচিক নিজৰ পদবোৰ আৰু ইজৰাইলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে। যিহুৱা স্নেহশীল আৰু কৃপাময়, তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান। তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে কোধো নাৰাখিব। তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। কিয়নো পৃথিৱীৰ পৰা আকাশমণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোতাসকলৰ প্ৰতি তেওঁ দয়াও সিমান মহৎ। পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহুৱাই তেওঁলৈ ভয় ৰাখোতাসকলক স্নেহ কৰে, কিয়নো তেওঁৱে আমাৰ গঠন জানে। আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। মানুহৰ আয়ুস টিনৰ নিচিনা, যেনেকৈ পথাৰৰ ফুল তেনেকৈয়েই তেওঁ প্ৰফুল্লিত হয়। ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়, সেই স্থানেও তাক চিনি নাপায়। কিন্তু যিহুৱাক ভয় কৰাসকলৰ ওপৰত তেওঁ দয়া অনাদিকালৰ পৰা অনন্তকাল পৰ্যন্ত থাকে, আৰু তেওঁ ধাৰ্মিকতা বংশৰ পিছত বংশ বৰ্তি থাকে। তেওঁলোকে যিহুৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে। যিহুৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে, তেওঁ শাসন সকলোৰে ওপৰত আছে। সেই যিহুৱাৰ দূতবোৰ, তোমালোক পৰাক্ৰমী বীৰ, যিহুৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা। সেই যিহুৱাৰ বাহিনীসমূহ, যিহুৱাৰ ইচ্ছা পূৰণ কৰা তেওঁ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা। সেই যিহুৱাৰ সকলো নিৰ্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা। হে মোৰ মন, যিহুৱাৰ ধন্যবাদ কৰা।